বাহু, এতিয়া শুনক বাতৰি। এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্ম চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছেচেলছ ভ্ৰমণত দেশ দুখনৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে আৰু নিশা 2 বজাত জাৰ্মানী পাৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। এয়াৰ মাৰ্চেল তৰুণ চৌধুৰী, লেফটেনেণ্ট জেনেৰেল নীৰজ বাজনৈ, লেফটেনেণ্ট জেনেৰেল বিকাশ ৰোহেল্লা, লেফটেনেণ্ট জেনেৰেল হৰবিন্দৰ সিং ভদ্ৰা আৰু লেফটেনেণ্ট জেনেৰেল মহিন্দ্ৰৰ পাল সিঙক অতি বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। আফ্ৰিকীয় দেশ ছিচেলছ আৰু ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিচেলছ ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে বিগত 50 বছৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই গভীৰ বিশ্বাস আৰু প্ৰগতিক প্ৰতিফলিত কৰিছে। লগতে সমাগত 50 বছৰৰ দুয়োখন দেশৰ সম্পৰ্কই উদ্ভাৱন আৰু সমৃদ্ধিৰ ভাগ বতৰাক প্ৰতিফলিত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ছিচেলছৰ স্বাধীনতাৰ 50 বছৰ পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আয়োজিত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ অতি আনন্দিত। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা শ্ৰীমোদী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনত তেওঁৰ প্ৰতি প্ৰদান কৰা মৰমৰ বাবে ছিচেলছৰ ৰাষ্ট্ৰপতি ডঃ পাট্ৰিক হাৰ্মনী, দেশখনৰ চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 3-দিনীয়া ছিচেলছ ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হয়। ছিচেলছ ভ্ৰমণৰ 3য় দিনা তেওঁ ভিক্টোৰিয়াত অৱস্থিত নৱশক্তি বিনয়াগৰ মন্দিৰ দৰ্শন কৰে। শ্ৰীমোদীয়ে তাত ভাৰতীয় মূলৰ লোকসকলকো সাক্ষাৎ কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে দেশখনৰ শান্তি উদ্যানত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিৱেশ সংৰক্ষণ, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে ছিচেলছৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অফ দ্য ব্লু হৰাইজন প্ৰদান কৰা হয়। তেওঁ দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দি কয় যে ছিচেলছ আৰু ভাৰত দুয়োখন দেশে সৰ্বাত্মক বিকাশৰ দিশত আগবাঢ়িছে আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত ইয়াৰ প্ৰতিফলন ঘটিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণ বিষয়ক এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে পানী সম্পৰ্কীয় প্ৰায় 3 দশক পুৰণি সমস্যাৰ সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। এই চুক্তিৰ জৰিয়তে অহা জুলাই মাহৰ পৰা অক্টোবৰলৈ মাটিৰ তলৰ পাইপ লাইনৰ যোগেদি যমুনা নৈৰ পৰা ৰাজস্থানলৈ প্ৰায় 580 মিলিয়ন ঘনমিটাৰ পানীৰ যোগান ধৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই চুক্তিত অৰ্থনৈতিক দায়বদ্ধতা, ব্যয়ৰ ভাগ বতৰা, পানী অবণ্টন, জল সংৰক্ষণ ব্যৱস্থা ইত্যাদি বিষয়ত আলোচনা কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে। ভাৰতবৰ্ষৰ স্বাস্থ্য খণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এই পদক্ষেপসমূহ হাতত লোৱা হৈছে। এই পদক্ষেপত আৰোগ্য সেতু 2.0, আয়ুষ্মান সাৰথী চাটবট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য দাবী বিনিময় আৰু স্বাস্থ্য খণ্ডৰ মানদণ্ডকে আদি কৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হয়। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ সম্প্ৰসাৰণ ঘটোৱা, আন্তঃকাৰ্য দক্ষতা শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গ্ৰহণ ত্বৰান্বিত কৰা। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সম্পদ কেন্দ্ৰৰ তত্বাৱধানত এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীনাড্ডাই কয় যে এই পদক্ষেপসমূহ এখন সুস্থ ভাৰত আৰু ডিজিটেলভাৱে অধিক সবল দেশ হিচাপে গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। তেওঁ লগতে উল্লেখ কৰে যে স্বাস্থ্যসেৱা খণ্ডই স্বাস্থ্যসেৱাৰ পৰিসৰ বৃদ্ধি কৰি সমগ্ৰ দেশৰ নাগৰিকসকলৰ বাবে স্বাস্থ্য সুবিধাসমূহ অধিক সুলভ আৰু পৰ্যাপ্ত কৰি তুলিছে। ইয়াৰ উপৰি নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ 16 সন্মিলনত অংশগ্ৰহণ কৰি চৰকাৰী প্ৰাথমিক, মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণ কৰি দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থা যথেষ্ট শক্তিশালী কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে। নাগৰিক আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ মাজৰ প্ৰথম যোগসূত্ৰ হিচাপে 1.86 লাখ আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। চৰকাৰে উন্নত চিকিৎসাৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ প্ৰাথমিক আৰু মাধ্যমিক স্বাস্থ্যসেৱাৰ মাজৰ সংযোগ পূৰ্বতকৈ উন্নত কৰিছে বুলিও ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে সমগ্ৰ দেশতে বিশেষকৈ পিছপৰা জিলাসমূহত 23খন নতুন এইমছ আৰু 157খনতকৈ অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ জৰিয়তে তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱাও শক্তিশালী কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত অৰ্থনৈতিক সংস্কাৰ সাধনৰ বাবে তথা কৌশলগত গৱেষণা আৰু উন্নয়ন প্ৰকল্পৰ দক্ষতা, দায়বদ্ধতা, সময়োপযোগী কাৰ্যকাৰিতা বৃদ্ধিৰ বাবে DRDOলৈ এটা প্ৰতিনিধি দল DFP 2026 নিয়োগ কৰে। শ্ৰীসিঙে কয় যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰতিৰক্ষা খণ্ডৰ গৱেষণা আৰু প্ৰতিৰক্ষা বাহিনীত প্ৰৱেশৰ সুবিধা সুচল হোৱাৰ উপৰিও প্ৰযুক্তি খণ্ডৰ দ্ৰুত উন্নয়ন সম্ভৱ হৈ উঠিব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই নতুন পৰিকাঠামোৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে উদ্যোগ আৰু শিক্ষা খণ্ডৰ মাজত সহযোগিতা বৃদ্ধি কৰি তোলা হ'ব। প্ৰতিৰক্ষা নিযুক্তিৰ ক্ষেত্ৰত অসমৰ নিৰ্ভৰশীলতা বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে এই ব্যৱস্থাৰ দ্বাৰা দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিব বুলিও তেওঁ উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে DFP 2026ৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন স্তৰৰ কাৰ্যকাৰিতা অধিক সবলীকৰণ কৰা। সংশোধিত এই পৰিকাঠামোৱে পৰীক্ষামূলক অভিযান, পৰীক্ষা আৰু উন্নয়ন কাৰ্যকলাপ ইত্যাদিৰ বাবে অনুমোদিত বিত্তীয় ব্যৱস্থাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাক প্ৰাধান্য দিয়া বিষয়ত মন্তব্য কৰে। অনুষ্ঠানত প্ৰতিৰক্ষা মুৰববী জেনেৰেল NS ৰাজা সুব্ৰমণি, DRDOৰ অধ্যক্ষ ৰাজেশ কুমাৰ সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি CP ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত নৱনিৰ্বাচিত আৰু পুনৰ নিৰ্বাচিত 8গৰাকী ৰাজ্যসভাৰ সদস্যক শপত বাক্য পাঠ কৰোৱায়। তেওঁলোকৰ ভিতৰত আছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কৰ্ণাটকৰ বিজেপি দলৰ এম নাগাৰাজা, পঞ্জাৱৰ বিজেপি নেতা তৰুণ চুক, গুজৰাটৰ মনসিং মেৰামন পাৰ্মাৰ আৰু জিতেন্দ্ৰ মেঘজিভাই কাঞ্জাৰিয়া, ৰাজস্থানৰ ডঃ অলকা সিং, মণিপুৰৰ অধিকাৰী মায়ুং সাৰদা দেৱী আৰু মহাৰাষ্ট্ৰৰ NCPৰ নেতা ৰাজেন্দ্ৰ হীৰালাল জৈন। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু জগত প্ৰকাশ নাড্ডা উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত জাৰ্মানী পাৰাগুৱেৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 2 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছিচেলছ ভ্ৰমণ দেশ দুখনৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত অতি গুৰুত্বপূৰ্ণ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্রীয় স্বাস্থ্য আর পরিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি করে। আর ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা 10:30 বজাত ব্রাজিল জাপানের বিরুদ্ধে আর নিশা 2 বজাত জার্মানি পারাগুয়ের বিরুদ্ধে অবতীর্ণ হব। এটি বাতৰি মানে পরবর্তী মুখ্য বাতৰি নিশা 8 বজাত।